গালাতিয়া অধ্যায় দুই। পাছে চৈধ্য বছৰৰ মূৰত মই তিতক লগত লৈ বাৰ্ণবাই সৈতে জেৰুচালেমলৈ আকৌ গৈছিলো, কিন্তু প্ৰকাশিত আজ্ঞাৰেহে তালৈ গৈছিলো। আৰু যি শুভবাৰ্তা মই পৰজাতিবিলাকৰ মাজত ঘোষণা কৰোঁ তাকে তেওঁবিলাকৰ আগত ভাঙি কৈছিলো, কিন্তু মান্যবন্তবিলাকৰ আগত বিৰলে কৈছিলো। জানোচা মই বৃথা দৌৰিছো বা দৌৰিলো, আৰু আমাক দাহ কৰিবৰ আশয়েৰে গুপুতে আনি সুমুওৱা যি ভাৰী কোৱা ভাইবিলাক, খ্ৰীষ্ট যীশুত আমাৰ যি স্বাধীনতা আছে তাকে চোৰাংকৈ চোৱাৰ চলেৰে গুপুতে সোমাল, সেইবোৰৰ কাৰণেও আমাৰ লগৰ যি তিত, তেওঁ গ্ৰীক মানুহ হলেও তেওঁক সুন্নত কৰোৱা নহল, কিয়নো শুভবাৰ্তাৰ সত্যতা যেন তোমালোকৰ লগত থাকে, এইকাৰণে আমি এখন তেকো তেওঁবিলাকৰ অধীনতা স্বীকাৰ নকৰিলো। আৰু যিবিলাক এনে তেনে বুলি মান্যবন্ত, তেওঁবিলাকৰ পৰা তেওঁবিলাক কোন কেনেকুৱা মানুহ আছিল তাত মোৰ একো প্ৰয়োজন নাই। ঈশ্বৰে মানুহৰ মুখলৈ নাচায়, মোলৈ হলে সেই মান্যবন্তবিলাকে একো কথা বঢ়াই নিদিলে। দিয়ক চাৰি চুন্নত হোৱাবিলাকৰ কাৰণে যেনেকৈ পিতৰক, তেনেকৈ চুন্নত নোহোৱাবিলাকৰ কাৰণে যে মোকো শুভবাৰ্তাৰ ভাৰ দিয়া হল, তাকে যেতিয়া তেওঁবিলাকে দেখিলে, কিয়নো চুন্নত হোৱাবিলাকৰ প্ৰতি হোৱা বাছনি বাবৰ অৰ্থে যিজনাই পিতৰৰ হৈ কাৰ্য সাধন কৰিলে তেওঁই পৰজাতিবিলাকৰ কাৰণে মোৰ হৈও কাৰ্য সাধন কৰিলে, আৰু মোক দিয়া সেই অনুগ্ৰহ জানিলে, তেতিয়া স্তম্ভৰূপে মান্য হোৱা জাকুব, কৈফা আৰু জোহনে মোক আৰু বাৰ্ণবাক তেওঁলোকৰ সহভাগী বুলি সোঁহাত দিলে, যেন আমি পৰজাতিবিলাকলৈ যাওঁ আৰু তেওঁলোক চুন্নত হোৱাবিলাকলৈ যায়। কেৱল আমি দৰিদ্ৰ লোকক সোঁৱৰিবলৈ কিছু কথা মাথোন তেওঁবিলাকে ক'লে, তাকে কৰিবলৈ ময়ো উদ্যোগী আছিলোঁ। কিন্তু যেতিয়া কৈফা আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সাক্ষাতে তেওঁৰ প্ৰতিৰোধ কৰিলোঁ, কাৰণ তেওঁ দোষী হৈছিল, কিয়নো জাকুবৰ ওচৰৰ পৰা জন চাৰেক লোক অহাৰ আগেয়ে তেওঁ পৰজাতিবিলাকৰ লগত খোৱা বোৱা কৰি আছিল। কিন্তু যেতিয়া তেওঁলোক আহিল, তেতিয়া চুন্নত হোৱাবিলাকলৈ তেওঁ ভয় কৰি পাছহুহুকি নিজকে পৃথক ৰাখিলে, আৰু আন সকলো যিহুদীয়েও তেওঁৰে সৈতে এনে কপট আচৰণ কৰিলে যে বাৰ্ণবাকো তেওঁলোকৰ কপটতাৰে তেওঁলোকৰ লগলৈ নিয়া হল। কিন্তু তেওঁলোক যে শুভবাৰ্তাৰ সত্যৰ দৰে সৰল ৰূপে চলা নাই, ইয়াকে দেখি মই সকলোৰে আগত কৈফাক কলো, তুমি যিহুদী হৈও যদি যিহুদীবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ নকৰি পৰজাতিবিলাকৰ ব্যৱহাৰৰ দৰে আচৰণ কৰা, তেন্তে পৰজাতিবিলাকক যিহুদীবিলাকৰ ব্যৱহাৰৰ দৰে কিয় আচৰণ কৰাইছা? বিধানৰ কৰ্মেৰে নহয়, কিন্তু অকল যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে যে মানুহ ধাৰ্মিক বুলি গণিত হয়, ইয়াকে জানি পৰজাতি পাপী নহয়। কিন্তু জন্মেৰে যিহুদী যি আমিও বিধানৰ কৰ্মেৰে নহয় কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হবলৈ খ্ৰীষ্ট যীশুত বিশ্বাস কৰিলো, কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত ধাৰ্মিক বুলি গণিত নহব, কিন্তু খ্ৰীষ্টত ধাৰ্মিক বুলি গণিত হবলৈ কাৰবাৰ কৰিও যদি নিজে পাপী হৈ পৰিলো, তেন্তে খ্ৰীষ্ট পাপৰ পৰিচাৰক নে? এনে নহয়, কিয়নো মই যিহকে ভাঙিলো তাকে যদি আকৌ সাজু, তেন্তে মই নিজকে নিজে আজ্ঞা লংঘনকাৰী বুলি দেখুৱাইছো, কাৰণ মই ঈশ্বৰৰ উদ্দেশ্যে জীৱৰ কাৰণে বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলো। মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলো, মই যীশু বুলিলেও সেয়ে, আৰু মই নহয় খ্ৰীষ্টহে মোক জীছে। কিন্তু যি জীৱন এতিয়া মোৰ শৰীৰত আছে মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱন যাপন কৰিছো। মই ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থ নকৰোঁ, কিয়নো ধাৰ্মিকতা যদি বিধানৰ দ্বাৰাই হয় তেন্তে খ্রিস্ট অকারণে মরিল।